এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত আছে। আজি পুৱা 7 বজাৰে পৰা ভোটগ্ৰহণ আৰম্ভ হৈ বাতৰি যুগুতোৱাৰ পৰলৈকে সামগ্ৰিকভাৱে 49.68% ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খনকৈ, পশ্চিমবংগৰ 9খন, বিহাৰৰ 8খন, ওড়িশাৰ 6খন, হিমাচল প্ৰদেশৰ 4খন, ঝাৰখণ্ডৰ 3খন আৰু চণ্ডীগড়ৰ 1খন সংসদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছে। অন্তিম পৰ্যায়ত 10,60,00,000ৰো অধিক ভোটদাতাই 908গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰে ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্ৰী কংগনা ৰাণাৱত, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্ব মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চন্নী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদল, আৰ জে ডিৰ মুৰববী লালু প্ৰসাদ যাদৱৰ কন্যা মিশা ভাৰতী, কংগ্ৰেছ নেতা মনীষ তিৱাৰী, বিক্ৰমাদিত্য সিং অন্যতম। ৰিমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 11খন জিলা বানৰ কবলত পৰিছে। বৰাক, কপিলি, কুচিয়াৰা আৰু কাটাখালকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমাহাচাও জিলাৰ মুঠ 25টা ৰাজহ চক্ৰৰ অধীনস্থ 560খন গাঁও বানত প্লাৱিত হৈছে। এই পৰ্যন্ত ৰাজ্যৰ মুঠ 3,49,045গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যখনত 8জন ব্যক্তিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে আটাইকেইখন জিলাতে মুঠ 148টা সাহায্য শিবিৰ আৰু 39টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। আনহাতে বানত এই পৰ্যন্ত উল্লেখিত 11খন জিলাৰ 10,23,063টা পশুধনৰ ক্ষতি হোৱাৰ উপৰি মুঠ প্ৰায় 4,931 হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। বৰাক উপত্যকাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ NDRFৰ এটা অতিৰিক্ত দল প্ৰেৰণ কৰা হৈছে। দলটো গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰৰ পৰা শিলচৰ বিমান বন্দৰত উপস্থিত হয়গৈ। উপত্যকাটোত আকস্মিক বানৰ ফলত হোৱা ক্ষয় ক্ষতি ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে বৰাক উপত্যকাৰ 3খন জিলাতে বান ক্ষতিগ্ৰস্তসকলৰ সহায়ৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে NDRF আৰু SDRFএ উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। কৰিমগঞ্জ জিলাৰ বদৰপুৰ অঞ্চল বৰাক নৈৰ বানে বুৰাই পেলাইছে। জগন্নাথপুৰত 2 শতাধিক লোক মালোৱা পাব্লিক স্কুলত স্থাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজিও জিলাখনৰ প্ৰশাসনে সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। নগাঁও জিলাত কপিলি নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে কৰণৰ জলস্তৰো বৃদ্ধি পাইছে। ইফালে তিনিচুকীয়া জিলাত বিগত কিছুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে। নৈদিহিং নৈৰ পানীও বাঢ়ি আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। জিলাখনৰ প্ৰশাসনে সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত পৰ্যটন বৰ্ষৰ বাবে জীপ ছাফাৰীৰ সময়সীমা 20 জুনলৈ বৃদ্ধি কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী বন সংমণ্ডল বিষয়াই প্ৰকাশ কৰা মতে এই সন্দৰ্ভত আজি জাননী জাৰি কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ 5 জুনত বন্ধ কৰা হ'ব বুলি জাননী দিয়া হৈছিল। বাৰিষাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছিল যদিও পৰ্যটকৰ আগমন অব্যাহত থকাৰ লগতে বাট পথ সুচল হৈ থকালৈ লক্ষ্য ৰাখি জীপ ছাফাৰীৰ সুবিধা 20 জুনলৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে বাঁহবাৰী ৰেঞ্জৰ প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ মূল পথটোতহে জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱশৰ্মা আৰু অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 অথবা 26623225 নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব মানস প্ৰতিম শৰ্মাই। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজিৰে পৰা পুনৰ দৰ্পণ পৰ্টেল মুকলি কৰিছে। অহা 9 জুনলৈ পৰ্টেলটো মুকলি থাকিব আৰু শিক্ষাৰ্থীসকলে যাৱতীয় তথ্যৰ বাবে www.ahsec.assam.gov.in বা darpan.ahsec.online.in ৱেবছাইট চাব পাৰিব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।